শুনিছে?
কোন
শুনিছে নে?
কোন হয়?
মই ৰামায়ে কৈছো।
অ ৰামা ক,
আমি আপোনাৰ টেকনিকেল ফাৰ্ম এখন খুলিলো, এতিয়া ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এণ্টাৰপ্ৰাইজ মানে
হা?
এণ্টাৰপ্ৰাইজটা খুলিছো মানে, টেকনিকেল এণ্টাৰপ্ৰাইজটা।
কোন কোন আছে তাতে?
মই আছো চিন্ময় বুলি, চিন্ময় কাকতি বুলি ল'ৰা এটা আছে, আৰু এটা আছে আপোনাৰ নৱকুমাৰ তামাং।
কিয় তহঁতে কি হেৰি অ' এন জি চি কণ্ট্ৰেক্ট কৰিবি? কিয় তই হেৰি এইটো কি অ' এন জি চি কণ্ট্ৰেক্ট কৰিবি? অ' এন জি চি কণ্ট্ৰেক্ট কৰিবি? ঠিক আছে, এইটো কি লেটাৰ হেড প্ৰিণ্ট কৰিছ? লেটাৰ হেড প্ৰিণ্ট কৰিছ, ৱেবছাইট লৈছ? ৱেবছাইট বনা, লেটাৰ হেড প্ৰিণ্ট কৰ, আৰু ভিজিটিং কাৰ্ড মানে কি তোৰ এইটো কি বিজনেছ কাৰ্ড বনা আৰু জেগাই জেগাই দে। লেটাৰ হেড আৰু আৰু কাৰ্ড, তহঁতৰ তিনিটা যে আছে কি কাকতি বুলি ক'লি, তাহাঁতৰ তিনিটাৰে তিনিটাৰ এটা ডেজিগনেশ্যন লগাই ল'বি, চিফ অপাৰেটিং অফিচাৰ বা কি চিফ অপাৰেটিং অফিচাৰ নিদিবি, ক'বি যে হেৰি এইটো কি একাউণ্ট মেনেজাৰ, একাউণ্ট মেনেজাৰ বুলি চপা কৰিবি, চবেই একাউণ্ট মেনেজাৰ। গতিকে তহঁতে বছ নহয়, কোনোবা বছ আছে কিন্তু নক'বি কোন বছ, জাষ্ট একাউণ্ট মেনেজাৰ। তহঁতে তই নিজেই বছ কিন্তু একাউণ্ট মেনেজাৰ, ক'ব হয় আমি একাউণ্ট মেনেজাৰ। হাঁ, তলৰ ডিজিগনেশ্যনটো একাউণ্ট মেনেজাৰ ৰাখিবি, আৰু হেৰি প্ৰিণ্ট কৰি ল। তাৰপিছত এই যে কিবা হেৰিত যে আছে এটা ফাল্টু এইটো কি আমাৰ আমাৰ হেৰিতে আছে, আমাৰ অসমীয়া ইণ্ডিয়া ৱেব হোষ্টিং বুলি কোম্পানীতে আছে, 800 টকাতে এক বছৰৰ কাৰণে ৱেবছাইট এটা ৰেজিষ্টাৰ কৰি ল, আৰু হেৰিটো মই পেলাই দিম, মোৰ 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 ছাৰ্ভাৰতে পেলাই দিম। না মোক কষ্টিং একো নালাগে, তাহাঁতৰ পৰা খালি 800 টকা দি ডোমেইন এটা কিনি ল। মোক নালাগে, তাহাঁতক দিবি, মোক একো কৰিব লাগে, খালি মোৰ আই পি এড্ৰেছটো তাতে দি দিবি, সেইটোত হেৰি হৈ থাকিব, মই এটা সৰুকৈ পেজ বনাই তাতে তহঁতৰ হেৰিখন ভৰাই দিম, তহঁতৰ লেটাৰ হেড চেটাৰ হেড কি লিখিব লগা আছে লিখি ভৰাই দিম ছাৰ্ভাৰত। ছাৰ্ভাৰ ইজ ফ্ৰী, তহঁতে খালি তাৰ এই ইণ্ডিয়া ৱেব হোষ্টিঙৰ পৰা ডমেইনটো কিনি ল। ইণ্ডিয়া ৱেব হোষ্টিং .com, এই আমাৰ হেৰিতে আছে, আমাৰ এইটো কি লাষ্ট গেট দিছপুৰৰ।
ঠিক আছে ঠিক আছে, হ'ব, মই আপোনাক লেটাৰটো দেখাম ৰ'ব।
যা।